এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীসকলক অভিনন্দন জনাইছে। চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে ISIৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কৰ্মচাৰী ৰাজহুৱা উজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15গৰাকী ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ বঁটা প্ৰদান কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত আটাইকেইটা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে আৰু নতুন দিল্লীত চলি থকা BWF চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ PV সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীয়াসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে নতুন বিষয়ববীয়াসকলে দলক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ঘোষণা কৰা দলৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া সমিতি অনুসৰি নতুন ৰাষ্ট্ৰীয় সমিতিখনত ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰথ সিং ৰাৱত, ৰাম মাধৱ, বৈজয়ন্ত জয়পাণ্ডা, ডি পূৰ্ণেন্দ্ৰেশ্বৰী, ৰেখা বাৰ্মা, বৰ্ষাবেন, নৰেন্দ্ৰ ভৰাই যোশী আদি কেইবাজনকো দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে BL সন্তোষ আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে শিৱপ্ৰকাশ আৰু চৌদান সিঙক দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে বিনোদ টাৱৰে, স্মৃতি ইৰাণী আদি কেইবাজনো জ্যেষ্ঠ নেতাক অধিষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কবিতা পাটিদাৰ, কে সুৰেন্দ্ৰন আদিক বাছনি কৰা হৈছে। একেদৰে সমিতিখনৰ কেইবাটাও দায়িত্বশীল পদত বিজেপিৰ কেইবাগৰাকীও আগশাৰীৰ নেতা তথা কৰ্মীক দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে অসমৰ মৃগাংক দেৱ বৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে ISIৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। তেওঁ কয় যে চৰকাৰে 200ৰো অধিক সন্ত্ৰাসবাদী আৰু এনে কাৰ্যকলাপৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি ধ্বংসাত্মক আক্ৰমণৰ পৰিকল্পনা বিফল কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত তেওঁ কয় যে সুৰক্ষা বাহিনীসমূহে 14খন ৰাজ্যৰ বিভিন্ন স্থানত সমন্বিত অভিযানেৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ নেটৱৰ্ক ধ্বংস কৰাটো সন্ত্ৰাসবাদৰ প্ৰতি দেশৰ শূন্য সহনশীলতাৰ উৎকৃষ্ট উদাহৰণ। তেওঁ কয় যে ISIৰ পুঁজিৰে চলি থকা গোটটোৰ পৰা IED, পাকিস্তানৰ অস্ত্ৰ কাৰখানাৰ চিহ্নযুক্ত গ্ৰেনেড, পিষ্টল, কাৰ্টিজ আৰু চোৰাংচোৱাগিৰিৰ বাবে ব্যৱহাৰ কৰা CCTV কেমেৰাকে ধৰি বিভিন্ন বস্তু উদ্ধাৰ কৰা হৈছে। এই গোটটো কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত আছিল বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে। গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি পাকিস্তানৰ ISI সমৰ্থিত সন্ত্ৰাসবাদী চিণ্ডিকেট শ্বাহজাদ ভাতৃ নেটৱৰ্ক সমগ্ৰ ভাৰতত গ্ৰেনেড, IED আৰু বোমা বিস্ফোৰণৰ সৈতে জড়িত আছিল। কৰ্মচাৰী ৰাজহুৱা উজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15গৰাকী ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ বঁটা 2026 প্ৰদান কৰে। এই বঁটাপ্ৰাপকসকলে পাৰপত্ৰ সেৱা কেন্দ্ৰ, পুৰণি নিয়ম বাতিল আৰু নতুন নিয়ম প্ৰণয়ন, প্ৰশাসন আৰু গাণনিক ক্ষেত্ৰত প্ৰযুক্তিৰ প্ৰয়োগৰ লেখীয়া বিভিন্ন চৰকাৰী প্ৰকল্পত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাইছে। অনুভৱ মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, 12টা ৰাজহুৱা খণ্ডৰ বেংক আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰীসকলক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে। এই অনুষ্ঠানতে পেঞ্চন মিত্ৰৰ হাতপুথি আৰু ৰাষ্ট্ৰজুৰি ডিজিটেল জীৱন প্ৰমাণ পত্ৰ অভিযানৰ পঞ্চম পৰ্যায় মুকলি কৰা হয়। এই উপলক্ষে দিয়া ভাষণত ডঃ সিঙে কয় যে প্ৰশাসনে কাৰো সামাজিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পেঞ্চন প্ৰক্ৰিয়াটো সৰলীকৃত কৰিছে। পেঞ্চন প্ৰপত্ৰৰ পৰা অপ্ৰয়োজনীয় ধাৰাসমূহ আঁতৰাই দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। শেহতীয়া সংস্কাৰৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমসাময়িক সামাজিক বাস্তৱতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়াল পেঞ্চনৰ ধাৰাসমূহ অধিক শক্তিশালী কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি উত্তৰাখণ্ডৰ কুমা অঞ্চলৰ সীমান্তৰ গাঁৱৰ এটা শিক্ষাৰ্থীৰ দলৰ সৈতে মিলিত হয়। ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ অংশস্বৰূপে এই দলটো ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত উচ্চ শিক্ষা বিভাগৰ সচিব ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ নীতি নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে গোপনীয় সঞ্চালন ব্যৱস্থা, সুৰক্ষিত কক্ষ, ইলেক্ট্ৰনিক যন্ত্ৰসমূহ জমা কৰাকে ধৰি বিভিন্ন ব্যৱস্থাসমূহ ক্ষিপ্ৰতাৰে গঢ়ি তুলিবলৈ আহ্বান জনাইছে। সকলো পৰীক্ষা প্ৰক্ৰিয়া পুংখানুপুংখভাৱে বিশ্লেষণ কৰি গ্ৰহণ কৰা সংশোধনমূলক ব্যৱস্থাৰ এখন প্ৰতিবেদন দাখিল কৰিবলৈও সংস্থাটোক নিৰ্দেশ দিয়া হৈছে। এই বৈঠকৰ সময়ত শেহতীয়া বিষয়সমূহক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিক ব্যৱস্থাটোৰ সংস্কাৰৰ বিষয়ে বিশেষ উল্লেখেৰে এন টি এ গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। এন টি এৰ পৰা 50ৰো অধিক কৰ্মচাৰীক অপসাৰণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। 10টা নতুন পেছাদাৰী নেতৃত্ব পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। ইয়াৰ লগতে চাইবাৰ সুৰক্ষা, প্ৰশ্নকাকতৰ আৰ্হি প্ৰস্তুতকে ধৰি বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞক নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰস্তুত কৰা শক্তিৰ সপ্তধাৰাই গ্ৰাম্য ভাৰত আৰু কৃষিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই লক্ষ্যক জনসাধাৰণ কেন্দ্ৰিক কাৰ্যসূচীক স্বচ্ছ নিৰীক্ষণ আৰু ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে কাৰ্যত ৰূপায়ণ কৰিবলৈ চৰকাৰে কাম কৰি যাব। শ্ৰীমোদীয়ে প্ৰস্তুত কৰা শক্তিৰ সপ্তধাৰাই কৃষি আৰু খাদ্য উৎপাদন শক্তিশালীকৰণ, খাদ্য প্ৰসংস্কৰণৰ উন্নয়ন আৰু বিশ্ব বজাৰৰ উপলভ্যতাক সম্প্ৰসাৰণ কৰাটোত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে বিশ্বজুৰি চলি থকা সংঘাত আৰু অনিশ্চয়তাৰ মাজতো কৃষকক ৰাজসাহায্যযুক্ত মূল্যত সাৰ যোগান ধৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শিৱৰাজ সিং চৌহানে নতুন দিল্লীৰ পুছা চহৰত শক্তিৰ সপ্তধাৰা সম্পৰ্কৰ নেতৃত্ব বহন কৰিব। এই কাৰ্যসূচীয়ে বিভিন্ন বিভাগৰ পৰিকল্পনাত গুৰুত্ব আৰোপ কৰাৰ লগতে লাখপতি বাইদেউৰ কাৰ্যসূচীৰ সম্প্ৰসাৰণ আৰু কৃষক আৰু গ্ৰাম্য সমুদায়ৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। এই বৈঠকত 2047ৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱিত কৰাৰ ক্ষেত্ৰত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে স্পষ্ট আৰু কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰগতিশীল কৃষক, লাখপতি বাইদেউ, কৃষি ৰপ্তানিকাৰী আৰু খাদ্য প্ৰসংস্কৰণৰ সৈতে জড়িত লোকসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীৰ ভাৰতীয় প্ৰতিৰক্ষা সম্পদ ব্যৱস্থাপনা প্ৰতিষ্ঠানত প্ৰশিক্ষণৰত ভাৰতীয় প্ৰতিৰক্ষা সম্পদ সেৱাৰ 2025ৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত শ্ৰীসিঙে জনসাধাৰণৰ বৰ্ধিত আকাংক্ষাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা সেৱাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে জনমুখী সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিষয়াসকলে সেৱাভাৱেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে বিষয়াসকলে জনসাধাৰণক নিয়মীয়াকৈ লগ ধৰাৰ লগতে তেওঁলোকৰ উদ্দেশ্যসমূহ বুজিবৰ বাবে ওজৰ আপত্তিসমূহ শুনিব লাগে। শ্ৰীসিঙে কয় যে ৰাজহুৱা সেৱাৰ সৈতে জড়িত বিষয়াসকলে নিজৰ শাৰীৰিক আৰু মানসিক কল্যাণৰ বাবেও মনোযোগ দিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ বীৰভূমৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীমোদীয়ে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে এই ঘটনাত আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছে। এই ঘটনাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক স্থানীয় প্ৰশাসনে সহায় কৰিব বুলি নিশ্চিতি দিছে। প্ৰধানমন্ত্ৰীয়ে লগতে মৃতসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2,00,000 টকাকৈ এককালীন সাহায্য দিয়াৰ কথাও ঘোষণা কৰিছে। ইয়াৰ লগতে এই ঘটনাত আঘাতপ্ৰাপ্তসকললৈ 50,000 টকাৰ এককালীন সাহায্য দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 8টা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ভাৰতে আজি 8টা উইকেট হেৰুৱাই 462 ৰাণহে সংগ্ৰহ কৰি নিজৰ প্ৰথম ইনিংছ সামৰে। ভাৰতে কালি 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 460 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰি যদিও অন্তিমটো উইকেটৰ বিনিময়ত অতিৰিক্ত 2 ৰাণে কৰিবলৈ সমৰ্থ হয়। নতুন দিল্লীত চলি থকা BWF চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰাক্তন বিশ্ব চেম্পিয়নগৰাকীয়ে আইলেণ্ডৰ ছফিয়া নোবেলক 21-7, 21-11 ছেটত পৰাস্ত কৰে। ইপিনে মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটিটোৱে স্পেইনৰ পাওলা লোপেছ আৰু লুচিয়া ৰড্ৰিগেজক 21-9, 21-13 ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নতুন সমিতিত দায়িত্ব লাভ কৰা বিষয়ববীয়াসকলক অভিনন্দন জনাইছে। চৰকাৰে স্বাধীনতা দিৱসৰ পূৰ্বে ISIৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোট শ্বাহজাদ ভাতৃ নেটৱৰ্কক ধ্বংস কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত 15 ব্যক্তিক ৰাষ্ট্ৰীয় অনুভৱ পত্ৰ প্ৰদান কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দুপনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনা শ্ৰীলংকাই প্ৰথম ইনিংছত 8টা উইকেটৰ বিনিময়ত 284 ৰাণ সংগ্ৰহ কৰে। আৰু নতুন দিল্লীত চলি থকা বি ডাব্লিউ এফ চেম্পিয়নশ্বিপত ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু মহিলাৰ ছিংগলছত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে আহিবল, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।